এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ উন্নীতকৰণৰ বাবে 4,287 কোটি টকা ব্যয়ত অসম চৰকাৰৰ অনুমোদন। চৰকাৰে অহা 5 বছৰত 2 লাখতকৈ অধিক যুৱক যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ 3জন প্ৰৱাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ। আমেৰিকাৰ জুৱেল মকৱেৰ, পিটাৰ হইট আৰু ফ্ৰান্সৰ ফিলিপ এঘিয়নলৈ চলিত বৰ্ষৰ অৰ্থনীতিৰ নবেল বঁটা। আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টত জয়লাভৰ বাবে ভাৰতক 121 ৰাণৰ প্ৰয়োজন। চতুৰ্থ দিনৰ সামৰণিত ভাৰতৰ দ্বিতীয় ইনিংছত 1 উইকেটৰ বিনিময়ত 63 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ উন্নীতকৰণৰ বাবে 4,287 কোটি টকা ব্যয়ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। আস্থা শীৰ্ষক পৰিকল্পনাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। ইয়াৰ অধীনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক অত্যাধুনিক সা সুবিধাৰে পুনৰ নিৰ্মাণ কৰা হ'ব। একেদৰে ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত স্মাৰ্ট ক্লাছ আৰু আধুনিক পৰীক্ষাগাৰ নিৰ্মাণ কৰা হ'ব। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত ডিজিটেল আৰু শৈক্ষিক উন্নয়নৰ বাবেও পদক্ষেপ লোৱা হৈছে। এই পৰিকল্পনাৰ অধীনত চিকিৎসক, নাৰ্ছ আৰু পেৰামেডিকেল কৰ্মীসকলক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ ব্যৱস্থা কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পদসমূহৰ ফলাফল পৰহিলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে সেইদিনা দিনৰ 10:30 বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে 15-17 অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলিও প্ৰকাশ কৰে। অক্টোবৰৰ ভিতৰত 35,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে অহা 5 বছৰত 2 লাখতকৈ অধিক যুৱক যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। নৱেম্বৰত আৰক্ষীৰ ভালেমান পদত নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।
অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলোঁ সেই পথেৰে আমি কাম কৰি গৈ নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম।
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ 3জন প্ৰৱাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জিঅ'লাংছাট নাৰ্জাৰী নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। এই সন্দৰ্ভত এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই এইদৰে কয়।
আজি 3জন ছিংগাপুৰৰ পৰা আহি এছ আই টিৰ সন্মুখত উপস্থিত হৈছে জিঅ'লাংছাট নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তেওঁলোকৰ জেৰা চলাই থকা হৈছে, তেওঁলোকৰ ষ্টেটমেণ্ট আমি লৈ আছো। বাকী সকলো মই আশা কৰিছো যে নেক্সট দুদিনৰ ভিতৰত তেওঁলোক আহিব আৰু আমাৰ ওচৰত হাজিৰ হ'ব আৰু আমি তেওঁলোকক নটিচো পঠিয়াইছো যে সকলোৱে আহি আমাৰ এছ আই টিৰ সন্মুখত সুশৰীৰে আহি ষ্টেটমেণ্ট দিব লাগিব। পষ্টমৰ্টম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয়, এইটো আমি কোৰ্টত জমা দিম। সেইটো পাব্লিক কৰাৰ তেনেকুৱা কোনো কথা নাই। এইটো এটা ভুল খবৰ ওলাইছে যে 4টা বজাত অহাকালি পষ্টমৰ্টম ৰিপৰ্ট দেখুওৱা হ'ব, তেনেকুৱা একো কথা নাই। সেইটো আমি কোৰ্টত জমা দিম। আইনত যি সময়সীমা বান্ধি দিয়া আছে সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি ৰিপৰ্ট দিম।
ইপিনে মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল আজি জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে পৰিয়ালক অৱগত কৰিছে। অৱশ্যে এই প্ৰতিবেদন সন্দৰ্ভত আৰক্ষীয়ে ৰাজহুৱাকৈ কোনো তথ্য সদৰি কৰা নাই। এই তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ গতিত আগবাঢ়িছে বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে। তদন্ত প্ৰক্ৰিয়া প্ৰয়োজনতকৈ বেছি খৰতকীয়া কৰিলে তদন্ত আধৰুৱা হোৱাৰ আশংকা থকা হেতুকে জনসাধাৰণক ধৈৰ্য সহকাৰে বিচাৰ প্ৰক্ৰিয়াৰ সামৰণিৰ বাবে অপেক্ষা কৰিবলৈ অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নুমল
চাৰ্জশ্বীট হ'ব। মুখ্যমন্ত্রী ডাঙরিয়া নিজে ঘোষণা করেছে। এটা এই ফোর্সফুলি প্রেসার যদি করা যায় তাহলে ইনভেস্টিগেশন তো আধুরা হয়ে যাবে। আমি সময় দিছো এস আই টি ইনভেস্টিগেশন করবলে, করে পেলে ভালকে একটা আমার রেজাল্ট দিব আমার দৃঢ় বিশ্বাস। মুখ্যমন্ত্রী ডাঙরিয়ার উপর আমার সম্পূর্ণ আস্থা আর বিশ্বাস আছে। আর এই ন্যায় প্রক্রিয়াত যখন অফিসার্স ইনভলভ আছে তখন সুন্দরভাবে, কারণ সেই যখন বিষয়াই ইনভেস্টিগেশন করেছে তখনও মনত দুঃখ আছে। গতি ভাবো তখনও নিজের কেস বলে ভাবি পেলে ইনভেস্টিগেশন করব আর একটা ভাল রিজাল্ট হব। তো গতি আমি অকমান ধৈর্য ধরে আগবাড়ি।
এই ঘটনা সন্দৰ্ভত এছ আই টিয়ে কাইলৈ ৰাজ্যৰ ১৩গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা। এই ব্যক্তিসকলৰ ভিতৰত সাংবাদিক মনোজ কুমাৰ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা বুজাৰী, ডঃ হিতেশ বৰুৱা, সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু উদীয়মান গীতিকাৰ ৰাহুল গৌতম শৰ্মাও আছে। জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰাৰো আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাষ্য গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা ১১গৰাকী প্ৰৱাসী অসমীয়ালৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল। এই চমন মানি কিছুদিন পূৰ্বে ৰূপকমল কলিতা নামৰ প্ৰৱাসী অসমীয়াজন এছ আই টিৰ সন্মুখত হাজিৰ হৈ ভাষ্য দিছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিশা ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰি ভাষ্য দিবলৈ নহা সিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্ৰৱাসীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিছিল। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক স্বেচ্ছাই আহি ভাষ্য দি আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত সহযোগ আগবঢ়াবলৈও আহ্বান জনাইছিল। ডক্টৰ শৰ্মাই কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰে জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন দিয়াৰ পাছত এছ আই টিয়ে তদন্তৰ নিৰ্দিষ্ট গতি লাভ কৰিছে বুলি উল্লেখ কৰি কম দিনৰ ভিতৰতে আদালতত সকলো কথা প্ৰকাশ পাব বুলি জানিবলৈ দিছে। এই ঘটনাৰ তদন্তক লৈ অসম চৰকাৰ যিদৰে সক্ৰিয় হৈ আছে একেদৰে ছিংগাপুৰ আৰক্ষীয়েও সক্ৰিয়ভাৱে তদন্ত চলাই আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰ দীপাৱলী উদযাপনক লৈ ৰাজ্যৰ একাংশ সংগঠনে বাধা আৰোপ কৰাত বৰপেটাৰ আতচবাজী উদ্যোগৰ লগত জড়িত লোকসকলৰ ব্যৱসায়ত অনিশ্চয়তাই দেখা দিছে। এনে সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শৰে থলুৱা লোকৰ উদ্যোগটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱাত উদ্যোগীসকলে সন্তোষ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত বৰপেটা আতচবাজী উদ্যোগৰ সভাপতি গোপজিৎ পাঠকে কয় যে অকালতে হেৰাই যোৱা শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁলোকে এইবাৰ শব্দবিহীন আতচবাজী প্ৰস্তুত কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
আমেরিকার নর্থ ওয়েস্টার্ন বিশ্ববিদ্যালয়ের অধ্যাপক জুয়েল মকুয়ের, কলেস্টার ফ্রান্স এন্ড লন্ডন স্কুল অফ ইকনমিক্সর অধ্যাপক ফিলিপ এগিয়ন আর আমেরিকার ব্রাউন বিশ্ববিদ্যালয়ের অধ্যাপক পিটার হৈয়টলৈ এই বছর অর্থনীতির নোবেল বঁটা আগবহা হয়েছে। রয়্যাল সুইডিশ একাডেমি আজি স্টকহোমত প্রকাশ করা অনুসরি উদ্ভাবনী শক্তি আর গঠনমূলক বিঘটনে কিদরে অর্থনীতির বিকাশ সম্ভব সেই বিষয়ে লাভ করা সফলতার এই তিনগী অধ্যাপকক এইবার অর্থনীতির নোবেল পুরস্কার বাছনি করা হয়েছে। এই পুরস্কার বাবদ এই অর্থনীতিবিদ কেগুলিয়ে 11 নিযুত সুইডিশ ক্রোনাৰ বা 1.2 নিযুত মার্কিন ডলাৰ মূল্যৰ পুৰস্কাৰৰ ধন লাভ কৰিব। নোবেল কমিটীয়ে প্ৰকাশ কৰা অনুসৰি অধ্যাপক জুয়েল মকেৰে প্ৰযুক্তিগত উন্নতিৰ মাজেৰে বহনক্ষম বিকাশৰ আৱশ্যকতা সম্পৰ্কত যি অভিনৱ সূত্ৰ আগবঢ়াইছে তাৰ বাবে তেওঁক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। আনহাতে ফিলিপ এঘিয়ন আৰু পিটাৰ হৈতে উদ্ভাৱনী শক্তি আৰু গঠনমূলক বিঘটনেৰে অৰ্থনৈতিক বৃদ্ধি লাভৰ ক্ষেত্ৰত আগবঢ়োৱা তত্বৰ স্বীকৃতিৰূপে তেওঁলোক দুগৰাকীকো নোবেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে। উল্লেখযোগ্য যে অৰ্থনীতিৰ নোবেল বঁটাই হৈছে যিকোনো এটা বছৰৰ অন্তিমটো নোবেল বঁটা। ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি শুশ্ৰূষা সেতু শীৰ্ষক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰ মুকলি কৰি চিকিৎসা সেৱা প্ৰদান কৰিছে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিত এই শিবিৰ অনুষ্ঠিত হ'ব। শিবিৰসমূহত 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰা হ'ব। নিউ গুৱাহাটী সমষ্টিৰ বাবে কাইলৈ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিবিৰ মুকলি কৰা হ'ব। একেদৰে গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিৰ বাবে 16 অক্টোবৰত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত আৰু ডিমৰীয়া সমষ্টিৰ বাবে 24 অক্টোবৰত ডিমৰীয়াত এই শিবিৰ অনুষ্ঠিত হ'ব। দিছপুৰ সমষ্টিৰ বাবে 31 অক্টোবৰত দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ মুকলি কৰা হ'ব। ডিমা হাছাও জিলাৰ এনএল ডাউলাগোপুৰ ক্ৰীড়া প্ৰকল্পত 15 অক্টোবৰত এনেধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক চিকিৎসা সেৱা আগবঢ়াব। শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ 26খন জিলাত কালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাতো 5 বছৰ বয়সৰ ভিতৰৰ মুঠ 1,96,000 শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক প্ৰদান কৰিবলৈ লোৱা হৈছে। দক্ষিণ শালমৰা মানকাছাৰ জিলাত কালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ প্ৰথম দিনা প্ৰায় 65% শিশুক পলিঅ' দিয়া হয়। জিলাখনৰ 328খন ঠাইত এই কাৰ্যসূচীত 1,068গৰাকী স্বাস্থ্যকৰ্মীয়ে 51,728 শিশুক প্ৰতিষেধক প্ৰদান কৰে। জিলাখনৰ মুঠ 80,000 শিশুক এই অভিযানৰ জৰিয়তে সামৰি লোৱা হৈছে। ওদালগুৰি জিলাত এই অভিযানৰ অধীনত কাইলৈ পৰ্যন্ত 106,467 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। চিৰাং জিলাত 60,246 শিশুক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত 5 বছৰ বয়সৰ তলৰ 138,763 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। তদুপৰি 53টা ভ্ৰাম্যমান প্ৰতিষেধক প্ৰদানকাৰী দলে দুৰ্গম আৰু যাতায়াতৰ অসুবিধা থকা স্থানলৈ গৈ প্ৰতিষেধক প্ৰদান কৰিব। বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি 37 সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে মৰিগাঁও জিলাৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ প্ৰতিফলনৰ লগতে অসমৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত আয়োজিত কাৰ্যসূচীত বিধায়ক ৰমাকান্ত দেউৰী, আছিদ মহম্মদ নাজৰ, জিলা আয়ুক্ত অনামিকা তিৱাৰী, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লয়। বিধায়ক শ্ৰীদেউৰীয়ে 1942ৰ আন্দোলনত শ্বহীদ হোৱা মৰিগাঁৱৰ 3গৰাকী মুক্তি যুঁজাৰু হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ আৱক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰে। শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা অনুষ্ঠানত বৰগীত, জিকিৰ আদিও পৰিৱেশন কৰা হয়। জিলা দিৱসৰ লগত সংগতি ৰাখি প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেষ্টিত লাহৰী চৰক বনভোজস্থলী হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হয়। ধেমাজি জিলাৰ জোনাই সমজিলা আৰক্ষীয়ে আজি স্থানীয় দল সংগঠনৰ সহযোগত জোনাই কুলি তিনিআলিৰ পৰা নিচাযুক্ত সামগ্ৰীসহ দুজন সৰবৰাহকাৰীক আটক কৰে। চিমেনচাপৰিৰ পৰা জোনাই হৈ অৰুণাচল প্ৰদেশৰ আলঙলৈ সামগ্ৰীখিনি লৈ যোৱাৰ সময়তে আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা ইন'ভা বাহনখনো জব্দ কৰে। দৰং জিলাৰ প্ৰশাসনে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে জানিবলৈ দিয়া মতে অঞ্চলটোৰ 3 নম্বৰ ঢলপুৰ গাঁৱৰ 250 বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দখলীকৃত চৰকাৰী ভূমিত থকা 167টা পৰিয়াললৈ এমাহ পূৰ্বে জাননী জাৰি কৰা হৈছিল। এই জাননীৰ প্ৰত্যুত্তৰ নিজৰ ভূমিৰ অধিকাৰ বিচাৰি কোনেও এই পৰ্যন্ত প্ৰশাসনক আবেদন জনোৱা নাই বুলি আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে গৰুখুটি কৃষি প্ৰকল্পৰ বাবে ইতিমধ্যে 8,000 বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে।
বন বিভাগৰ দলে আজি বৰপেটা ৰোড ৰেল ষ্টেচনত অভিযান চলাই দুপৰীয়া উজনিমুৱা বাংগালুৰু গুৱাহাটী এক্সপ্ৰেছ ৰেলৰ পৰা বন্দৰৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ কৰে। 8খন মোনাত ভৰাই অনা এই সামগ্ৰীসমূহৰ ওজন প্ৰায় 200 কিলোগ্ৰাম বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ চেন্নাইৰ 3জন লোকক আটক কৰা হৈছে। জব্দ কৰা বন্দৰৰ ছাল আৰু অংগসমূহৰ মূল্য কেইবা কোটি টকা হ'ব বুলি বন বিভাগে প্ৰকাশ কৰিছে। সম্প্ৰতি লোককেইজনক সোধা পোছা কৰি থকা হৈছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত জয়ৰ বাবে প্ৰয়োজনীয় 121 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে নিজৰ দ্বিতীয় ইনিংছত আজি চতুৰ্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে 1 উইকেটৰ বিনিময়ত 63 ৰাণ সংগ্ৰহ কৰিছে। চতুৰ্থ দিনৰ খেলৰ অন্তত KL ৰাহুল 25 আৰু সাই সুদৰ্শন 30 ৰাণত অপৰাজিত হৈ আছিল। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে নিজৰ দ্বিতীয় ইনিংছত 390 ৰাণত সামৰে। দলটোৰ হৈ জন কেম্পেলে 115, সাই হোপে 103 আৰু জাষ্টিন গ্ৰিপছে 50 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱ আৰু জছপ্ৰীত বুমৰাই 3টাকৈ আৰু মহম্মদ ছিৰাজে 2টা উইকেট দখল কৰে। কাইলৈ খেলৰ 5ম তথা অন্তিম দিনা ভাৰতক জয়ৰ বাবে আৰু 58 ৰাণৰ প্ৰয়োজন। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ উন্নীতকৰণৰ বাবে 4,287 কোটি টকা ব্যয়ত অসম চৰকাৰৰ অনুমোদন। চৰকাৰে অহা 5 বছৰত 2 লাখতকৈ অধিক যুৱক যুৱতীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ 3জন প্ৰৱাসী অসমীয়া। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ। আমেৰিকাৰ জুৱেল মকেৰ পিটাৰ হইট আৰু ফ্ৰান্সৰ ফিলিপ এগিয়নলৈ চলিত বৰ্ষৰ অৰ্থনীতিৰ নবেল বঁটা। আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টত জয়লাভৰ বাবে ভাৰতক 121 ৰাণৰ প্ৰয়োজন। চতুৰ্থ দিনৰ সামৰণিত ভাৰতৰ দ্বিতীয় ইনিংছত 1 উইকেটৰ বিনিময়ত 63 ৰাণ সংগ্ৰহ।